জুহন ছয়, এই অধ্যায় বহুত দীঘল, সেইকাৰণে গোটেই অধ্যায়খন আমি নপঢ়োঁ। কিন্তু এক পদৰ পৰা, প্ৰথমে এক পদৰ পৰা 15লৈ এটা মানে আচৰিত কাহিনী, যেতিয়া যীশুখ্ৰীষ্টই আন এবাৰ এটা অলৌকিক কাম কৰিছিলে, এই কাহিনী প্ৰথমে আমি পঢ়োঁ। তাৰপিছত দ্বিতীয় অংশটো হ'ব 25 পদৰ পৰা, 25 পদ 51লৈ, যীশুখ্ৰীষ্টৰ শিক্ষা। আৰু মই ক'ম যে আচলতে এই এটা শব্দ বাৰে বাৰে কোৱা হ'ব আজি ৰাতি। এটা বিষয় খুব মানে সহজ হয়, খুব স্বাভাৱিক হয়, আৰু সেইটো হ'ল আহাৰ। আহাৰ আৰু মাজে মাজে লিখা আছে পিঠা বা ৰুটি, এইটো এবিধ মানে সাধাৰণ বস্তু, সকলো মানুহে খায়, খাব লাগিব জীয়াই থাকিবলৈ। মানে অসমত মই জানো মানুহে বেছি ভাত খায়, কিন্তু মোৰ দেশত আৰু বহুত বেলেগ বেলেগ দেশত মানুহে ব্ৰেড খায়, ৰুটি খায়। এই কাহিনী যদি আমি গম পাওঁ, এই সৰু সৰু বস্তু আমি মানে যি প্ৰতিদিন খাই আছোঁ, এইটোৰ এটা মানে ডাঙৰ মানে গোপনীয় এটা অৰ্থ আছে, আত্মিক শিক্ষা আছে। চ' মানে খাদ্য আহাৰ বেয়া নহয়, এইটো ভাল হয়, এইটো ঈশ্বৰৰ সৃষ্টি, এইটো আমাক শক্তি দিয়ে। কিন্তু আন এটা ডাঙৰ গভীৰ অৰ্থ আছে। আৰু এই অধ্যায়ৰ ভিতৰত দুটা শব্দ আমি চাওঁ, নিষ্ঠাৰ পৰ্ব, যিহুদীয়া মানুহৰ বিশেষ এটা উৎসৱ, এটা পৰ্ব আছিল যেতিয়া সিহঁতেও কিছু বিশেষ আহাৰ খালে, আৰু মান্না। মান্না আপোনালোকে মানে হয়তো চিনি নাপাব, মান্না পুৰণি নিয়মত কিছু কাহিনী আছে, যেতিয়া ঈশ্বৰ টুকুৰ টুকুৰকৈ মানুহক মানে ৰুটি দিলে আকাশৰ পৰা, মান্না বুলি কয়। চ' এই অধ্যায়ৰ ভিতৰত বহুত লিখা আছে ব্ৰেড বা ৰুটি বা আহাৰ লয়। চ' আমি পঢ়োঁ এক পদ, ছয় অধ্যায় এক পদ, ওপৰত লিখা আছে 5000 মানুহক খুওৱা। তাৰ পাছত যীশু গালিল সাগৰ অৰ্থাৎ টিবিৰিয়া সাগৰৰ সিপাৰলৈ গ'ল, আৰু তেওঁ যি যি আচৰিত কৰ্ম ৰোগীবিলাকত কৰিলে সেইবোৰ দেখি বৰ এজন মানুহ তেওঁৰ পাছে পাছে গ'ল। তাতে যীশু পৰ্বতত উঠি সেই ঠাইতে শিশুবিলাকে সৈতে বহিল। তেতিয়া যিহুদীবিলাকৰ নিষ্ঠাৰ পৰ্ব ওচৰ হ'ল। তাতে যীশুৱে চকু তুলি চাই বৰ এজন মানুহক নিজৰ ওচৰলৈ অহা দেখি ফিলিপক সুধিলে, এইবিলাক খাবলৈ আমি আহাৰ ক'ত কিনিবলৈ পাম? এই কথা তেওঁক পৰীক্ষা কৰিবলৈ তেওঁ ক'লে, কিয়নো তেওঁ কি কৰিব তাক তেওঁ নিজে জানিছিল। ফিলিপে তেওঁক উত্তৰ দিলে, এইবিলাকৰ একোজন গাই প্ৰতি যদি অলপকো পায়, তথাপি 200 আডালৰ পিতা হ'লেও নুজুৰিব। চিমন পিতৰৰ ভায়েক আন্দ্ৰিয় নামেৰে তেওঁৰ শিষ্যবিলাকৰ এজনে তেওঁক ক'লে, যাৰ 5টা জাবৰ পিতা আৰু 2টা সৰু মাছ আছে, এনে এটি ল'ৰা ইয়াতে আছে, কিন্তু ইমান মানুহৰ মাজত সেয়ে কি হ'ব? যীশুৱে ক'লে, মানুহবিলাকক বহিব দিয়া। সেই তাইতে ভালেমান ঘাঁহ আছিল, তাতে লেখৰ 5000 মানুহ বহিল। তাতে যীশুৱে সেই ৰুটি লৈ ঈশ্বৰৰ স্তুতি কৰি বা ধন্যবাদ দি বহাবিলাকক ভাগ কৰি দিলে, আৰু খোজে মানে মাছকো দিলে। পাছে তেওঁবিলাক তৃপ্ত হ'লত তেওঁ শিষ্যবিলাকক ক'লে, ইয়াৰ একো যেন নষ্ট নহয়, এই নিমিত্তে ভঙা পিঠাৰ অৱশেষখিনি চপাই লোৱা। তাতে তেওঁলোকে সেই 5টা যৱৰ পিঠাৰ পৰা কুঁৱাবিলাকলৈ অৱশিষ্ট থকা ভঙা পিঠাখিনি চপাই 12টা পাচি পূৰ কৰিলে, ভৰ্তি কৰিলে। তেওঁ দেখুওৱা এই আচৰিত চিন দেখি সেই মানুহবিলাকে কুঁৱাকুঁৱি কৰিলে, নিশ্চয় এও জগতলৈ আহিব লগা হে ভাবুবাদী। এতেকে তেওঁক ৰজা পাতিবলৈ মানুহবিলাকে আহি তেওঁক ধৰি নিবলৈ উদ্যত আছে। যীশুৱে ইয়াকে জানি অকলশৰে আকৌ পৰ্বতলৈ গ'ল। আমেন। এইটো আমাৰ প্ৰথম অংশ, এটা কাহিনী। চ' মোৰ নিজৰ ভাষাৰে মই ক'ম কি হ'ল। সেইদিন বহুত মানুহে যীশুখ্ৰীষ্টৰ পিছে পিছে গৈ আছিলে আৰু যীশুখ্ৰীষ্টৰ লগত বহিছিল। চহৰত নহয়, গাঁৱত নহয়, অৰণ্যত, সাগৰৰ ওচৰত এটা মানে নিৰ্জন ঠাই য'ত মানুহে বাস নকৰে, ঘৰ নাই, একো নাই। সাগৰৰ ওচৰত বহিছিল এটা পাহাৰৰ ওপৰত। যীশুখ্ৰীষ্ট পাহাৰত উঠি শিকি দি আছিল আৰু গোটেই দিন এনেদৰে গৈছে। যেতিয়া অলপ মানে দেৰি হৈ গ'ল, যেতিয়া মানে পিছবেলা হ'ব পাৰে বা গধূলি হৈছে, যীশুখ্ৰীষ্ট ইমান মানুহ ঢেকি ক'লে যে এই 5,000 মানুহ, আমি ক'ত যাম মানে ৰুটি কিনিবলৈ বা আহাৰ কিনি আনিবলৈ। এজন শিষ্যবিলাকক এজন মানে শিষ্যক সুধিছিলে, ফিলিপ নামে। ফিলিপ বুজি পোৱা নাই। ফিলিপে মানে উত্তৰ দিলে যে আমাৰ ইমান পইচা নাই, 5,000 মানুহক খুৱাই দিবলৈ আমাৰ যথেষ্ট পইচা নহয়, যথেষ্ট পইচা নাথাকে, আমি কি কৰোঁ। তাৰপিছত আন্দ্ৰিয় বেলেগ এজন শিষ্য আছিল, তেওঁ ক'লে যে আমাৰ ওচৰত এটা সৰু ল'ৰা আছে, তাৰ হাতত 5টা সৰু ফিঠা আৰু 2টা মাছ আছে, ফিঠা বা ৰুটি আছে, কিন্তু ইমান মানুহৰ বাবে এই মানে কি হ'ব, এইটো যথেষ্ট নহ'ব, এইটো নজুৰিব। কিন্তু শেষত যীশুখ্ৰীষ্ট আচলতে মানে তেওঁৰ নিজৰ পৰিকল্পনা, তেওঁৰ নিজৰ কাম যে ঈশ্বৰে তেওঁক দিলে কৰিবলৈ তেওঁ জানিছিল। এইটো আচলতে এবিধ পৰীক্ষা। প্ৰথমতে এটা প্ৰব্লেম, এটা সমস্যা। সমস্যাটো হ'ল বহুত মানুহ খাদ্য নাই, বহুত মানুহৰ ভোক লাগিছে, আমি কি দিওঁ। এইটো প্ৰায় হয় যেতিয়া মানুহৰ মানে বিয়া হয় বা যেতিয়া মানুহৰ ডাঙৰ উৎসৱ হ'ব, যে আলহী আহিব আমাৰ ঘৰত, যদি বহুত আহে 20 জন 100 জন, এইটো অলপ কষ্ট, আমি কি দিওঁ, বহুত মানে খৰচ কৰিব লাগিব সিহঁতক মানে খুৱাই দিবলৈ। এনেদৰে প্ৰায় হয়। কিন্তু আপোনালোকৰ কেতিয়াও 5,000 মানে মানুহক খুৱাবলৈ দায়িত্ব আছেনে? ইমান ডাঙৰ ডাঙৰ দায়িত্ব কোনে কৰিব? যীশু ধনী মানুহ নাছিলে, তেওঁৰ শিষ্যবিলাক মানে সদায় যীশুৰ লগত মানে ঘৰত নথকাকৈ হৈছিলে, আৰু সিহঁতৰ আনকি মাজে মাজে সিহঁতৰ নিজৰ ভাত, নিজৰ খাদ্য নাছিলে, বহুবাৰ মানে লগুণ হৈ থাকিবলগীয়া হ'ল। সেই সময়ত কিন্তু যীশুখ্ৰীষ্টৰ এটা ডাঙৰ ইচ্ছা আছিল, আমি নিজে এই সব ডাঙৰ মানে দল, এই দলটো আমি খুৱাই দিওঁ, আমি খৰচ কৰোঁ, আমি যোগাৰ দিওঁ, কিন্তু কেনেকুৱা। চ' এইটো সিহঁতৰ প্ৰব্লেম আছিল। দ্বিতীয় কথাটো হ'ল পৰীক্ষা। নিজৰ দুজনক মানে পৰীক্ষা কৰিছিলে, চালে যে ফিলিপ আৰু আন্দ্ৰেও বুজি পোৱা নাই। পৰীক্ষাৰ সময়ত সিহঁতৰ মানে ভুল হৈছে। ফিলিপে ক'লে যে আমাৰ পইচা নাই, আন্দ্ৰেও ক'লে যে আমাৰ আহাৰ নাই, আমাৰ কোনো বস্তু নাই দিবলৈ, অকল 5টা ফিঠা আৰু 2টা মাছ, কি কৰা যায়। শেষত এটা সমাধান, শেষত যীশুখ্ৰীষ্টৰ উপায় আছিল, আৰু এইটো বহুত অলৌকিক, বহুত আচৰিত। এই পাঁচটা ফিতা লয়, এই দুটা সৰু মাছ লয়, তেওঁ মানে স্বৰ্গত স্বৰ্গলৈ প্ৰাৰ্থনা কৰিছে, তেওঁৰ নিজৰ পিতৃৰ ওচৰলৈ প্ৰাৰ্থনা কৰিছে, মানে হেৰি ভাঙা পেলাইছে, ধন্যবাদ দি সব মানুহক বিলাই দিলে। আৰু কেনেকৈ মই ঠিক ক'ব নোৱাৰোঁ, বাইবলত মানে নিৰ্দিষ্টভাৱে লিখা নাই, কিন্তু এই পাঁচটা পিঠাৰ পৰা বহুত মানুহে, 5,000 মানুহে খাইছিলে, ভেদ ভৰ্তি খাইছে, তৃপ্ত হৈ গ'ল। আৰু তাৰ ওপৰত 12টা ডাঙৰ পাচি আছিল, মানে বাকীখিনি মানে অৱশেষখিনি সিহঁতে মানে চপাই ল'লে আৰু এইটো ভৰ্তি হৈ গ'ল। অকল 5টা পিঠা বা 5টা সৰু ৰুটি আছিলে প্ৰথমে, কিন্তু এইটো 5,000 মানুহক খুৱাই দিয়াৰ পিছত বহুত বাকী আছিল, 12টা পাচি পূৰ্ণ ৰুটিৰ মানে টুকুৰা টুকুৰা আৰু মাছৰ টুকুৰা টুকুৰা। এইটো অলৌকিক কাম। আৰু মানুহে যেতিয়া দেখিলে, এই চব মানুহে আচৰিত লাগিছে, মানে চক খাইছে, কেনেকৈ সম্ভৱ। সিহঁতে ভাবিছে যে মানে খুব উত্তেজিত হৈ গ'ল আৰু ক'লে যে এওঁ নিশ্চয় আমাৰ ডাঙৰ ডাঙৰ ভাৱবাদী, আহিবলগীয়া যি ভাৱবাদী আছে মানে পুৰণি নিয়মত। মুচিয়ে এবাৰ ক'লে যে ভৱিষ্যত এজন ডাঙৰ ব্যক্তি আহিব, তেওঁৰ কথা চবে শুনিব লাগে। সিহঁতে ভাবিছিল যে এওঁ যীশুখ্ৰীষ্ট হয়, শেষত মানে তেওঁ আহিছে আমাক সহায় কৰিবলৈ, আমাক ৰক্ষা কৰিবলৈ। আৰু বহুত মানুহে বহুত ভাল পালে, কাৰণ সিহঁতৰ পেট ভৰ্তি হৈ গ'ল, সিহঁতে মানে তৃপ্ত হৈ আছে। আৰু আনকি সিহঁতৰ ইচ্ছা আছিল সেইদিন যেন সিহঁতে মানে জোৰকৈ যীশুখ্ৰীষ্টক লৈ এজন নতুন ৰজা হিচাপে পাতিব, আজিৰ পৰা সেই ডাঙৰ ব্যক্তি আমাৰ ৰজা হ'ব। আৰু খুব মানে হৈ হুল্লা কৰিছিলে, যীশুখ্ৰীষ্টক গম পাইছে। কিন্তু কি হ'ল, যীশুখ্ৰীষ্ট কি ভাবিছিলে, তেওঁ ভাল পালে? তেওঁ ভাল পোৱা নাই। আৰু যীশুখ্ৰীষ্ট অকলে গুচি গ'ল, আকৌ পাহাৰৰ ওপৰত গুচি গ'ল অকলে থাকিবলৈ, কাৰণ তেওঁ জানিছিল যে মানুহে বহুত মানে সুখী হৈছে, বহুত মানে হেৰি তেওঁক প্ৰশংসা কৰিছে এই খাদ্য পাবলৈ, কিছু খোৱা বস্তু পাবলৈ, কিন্তু গভীৰভাৱে সিহঁতে বিশ্বাস কৰা নাই। চ' আকৌ আমি চাওঁ, এইটো এই দ্বিতীয় অংশটো অলপ দীঘল হয়, এইটো কাহিনী নহয়, এইটো যীশুখ্ৰীষ্টৰ শিক্ষা। 25 পদত অলপ আমি বাদ দিওঁ, এই মাজত থকা পদবোৰ আমি বাদ দিওঁ। 25 পদত এই পিছদিনা যেতিয়া মানুহে এই একে দল একে মানুহ যেতিয়া যীশুখ্ৰীষ্টৰ লগত মানে আকৌ লগ পাইছে বেলেগ জেগাতে, সিহঁতে কি কৈছে, তাতে তেওঁবিলাকে সাগৰৰ ইপাৰে তেওঁক দেখা পাই ক'লে, ৰবি আপুনি ইয়ালৈ কেতিয়া আহিম? মানে খুব উত্তেজিত হৈ গ'ল যে অ' আমাৰ ৰবি, আমাৰ শিক্ষক আহিছে, আমাৰ গুৰু আহিছে, যিজনে আমাক খুৱাই দিলে, আচৰিত কাম কৰে, বহুত ভাল, কেতিয়া আহিম? যীশুৱে তেওঁবিলাকক উত্তৰ দি ক'লে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, অতি সঁচাকৈ কওঁ, আচৰিত চিন দেখাৰ কাৰণে নহয়, ফিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছা। কি কৈছে, কৈছে যে মই জানো তোমালোকে মোক কিয় বিচাৰিছা, বিশ্বাসৰ কাৰণে নহয়, মানে মোৰ আচৰিত কৰ্ম চোৱাৰ বাবে আৰু বুজাৰ বাবে নহয়, কিন্তু আপোনাৰ পেট যি আগতে মই খুৱাই দিলে সেইকাৰণে, এটা স্বাভাৱিক বিষয়ৰ কাৰণে তুমি মোক বিচাৰিছা, বিশ্বাসৰ কাৰণে নহয়। 27 পদত কিয় অন্য আহাৰৰ নিমিত্তে শ্ৰম নকৰিব, শ্ৰম নকৰিবা, কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ নিমিত্তে শ্ৰম কৰা, সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব, কিয়নো পিতৃ অৰ্থাৎ ঈশ্বৰে তেওঁক মোহৰ মাৰিলে। যীশুৱে কি ক'লে, ক্ষয়নীয় আহাৰ, ক্ষয়নীয় মানে যি নষ্ট হ'ব, যি বেছি দিন নাথাকে। তেওঁ কৈছে যে সাধাৰণ আহাৰৰ বাবে শ্ৰম নকৰিবা, কাম নকৰিবা, চেষ্টা নকৰিবা পাবলৈ, এইটো গুৰুত্ব নহয়। যি আহাৰ অনন্ত জীৱন লৈ যায়, যি আহাৰ অনন্ত জীৱন দিব পাৰে, সেই আহাৰ পাবলৈ আগ্ৰহী হ'ব লাগে। তাতে তেওঁবিলাকে তেওঁক সুধিলে, ঈশ্বৰৰ মনোনীত কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে? যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, ঈশ্বৰে যিজনক পঠালে তেওঁক বিশ্বাস কৰাই ঈশ্বৰৰ মনোনীত কৰ্ম। আমি কি কৰিব লাগিব অনন্ত জীৱন পাবলৈ? যীশু ক'লে, বিশ্বাস কৰিব লাগে, তাৰ বাহিৰত কৰ্ম নাই। তাতে তেওঁবিলাকে তেওঁক ক'লে, আমি দেখিয়ে তোমাক বিশ্বাস কৰিবলৈ তুমি মোক তুমি কি চিন দেখুৱাইছা, কি কৰ্ম কৰিছা? আমাৰ পিতৃসকলে অৰণ্যৰ মাজত মান্না খাবলৈ পাইছিল। মনত ৰাখক, মান্না মানে পুৰণি নিয়মৰ এবিধ খোৱা বস্তু, এবিধ মানে ৰুটিৰ টুকুৰা যি ঈশ্বৰে দিলে, খাবলৈ পাইছিল। যেনেকৈ লিখা আছে, তেওঁবিলাকে খাবলৈ তেওঁ স্বৰ্গৰ পৰা আহাৰ দিলে। তাতে যীশুৱে তেওঁবিলাকক ক'লে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, তোমালোকক স্বৰ্গৰ পৰা আহাৰ দিয়া জনা মুচি নহয়, কিন্তু স্বৰ্গৰ পৰা স্বৰূপ আহাৰ মোৰ পিতৃহে তোমালোকক দিয়ে। কিয়নো যি আহাৰ স্বৰ্গৰ পৰা নামি জগতকে জীৱন দিয়ে, সেই ঐশ্বৰিক আহাৰ। তাতে তেওঁবিলাকে তেওঁক ক'লে, হে প্ৰভু, সেই আহাৰ আমাক সদায় দিয়ক। আচ্ছা, কি কৈছে, কি বুজাইছে? সিহঁতে এটা মানে কাহিনী, এটা মানে খুব পুৰণা এটা সাধু জানে। পুৰণি নিয়মত যেতিয়া মুচিৰ কাল চলিছে, সেই সময়ত মানুহৰ আহাৰ নাছিলে, মৰুভূমিত থাকিছিল, অৰণ্যত। আৰু ঈশ্বৰ এই প্ৰব্লেম অকল 5,000 নহয়, মানে বহুত মানুহে, 100,000 মানুহ আছিলে, চৰি 10,000,000 মানুহ আছিলে অৰণ্যত, কেনেকৈ খাব? মানে বহুত লগুণ থাকিছিলে, বহুত মানে বেয়া পাইছিল। শেষত ঈশ্বৰে এটা উপায় উলিয়ালে, আকাশৰ পৰা ৰাতিৰ সময়ত সৰু সৰু ৰুটিৰ টুকুৰা, ঠিক মানে ধূলি বালিৰ নিচিনা ভৰাইছিলে। এই কুঁৱলী যেতিয়া আহে ৰাতিৰ সময়ত, খুব ঠাণ্ডা হয় কুঁৱলী, এই কুঁৱলীৰ লগত এইটো আহিছে। কিন্তু যেতিয়া দিন আহিছে, যেতিয়া ৰাতিপুৱা মানুহে উঠিছে, দেখিছে যে এইটোৰ ভিতৰত মানে কিছু কিছু বাকীখিনি ধূলি বালিৰ নিচিনা ৰুটিৰ টুকুৰা আছিল, মান্না বুলি কয়। আৰু এই মান্না সিহঁতে মানে যোগাৰ কৰি লৈছে আৰু মানে ৰান্ধিছে, খাইছে ৰুটিৰ নিচিনা, কেক বা ফিটাৰ নিচিনা। এইটো সিহঁতৰ অভ্যাস, এইটো সিহঁতৰ নিয়ম আছিল। সেই সময়ত অৰণ্যত খাদ্য নাই, ইমান মানুহ কেনেকৈ খাব? ঈশ্বৰে বৰষুণৰ নিচিনা, ধূলি বালিৰ নিচিনা ৰুটিৰ সৰু সৰু টুকুৰা পটাই দিছে। চ' যিহুদীবিলাকে এই কাহিনী জানে আৰু বিশ্বাস কৰে, এইটো মানে মিছা নহয়, এইটো সঁচা কাহিনী, সঁচা ঘটনা। আমাৰ পিতৃসকলে, আমাৰ পূৰ্বপুৰুষ, সিহঁতে খাইছে, তেওঁলোকে খুব মানে আশ্ৰয় পালে, ৰক্ষা পালে, সহায় পালে ঈশ্বৰৰ পৰা। আৰু সিহঁতে বিচাৰিলে যেন যীশুৱে সদায় এই অলৌকিক আহাৰ নিচিনা সদায় সিহঁতক খুৱাই দিব। কিন্তু যীশুখ্ৰীষ্ট ক'লে কি, মই এই ঐশ্বৰিক আহাৰ, মই স্বৰ্গৰ পৰা আহিছোঁ জীৱন দিবলৈ। যীশুৱে 35 পদত যীশুৱে তেওঁবিলাকক ক'লে, জীৱন দিওঁতা আহাৰ মই, যিজন মোৰ ওচৰলৈ আহে তেওঁৰ কোনোমতেই ভোক নালাগিব, আৰু যিজনে মোক বিশ্বাস কৰে তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। আচৰিত কথা, কিন্তু সঁচ হয়। কিন্তু মই তোমালোকক ক'লোঁ, মোক দেখিও তোমালোকে বিশ্বাস নকৰা, পিতৃয়ে মোক যি যি দিছে সেই সকলোৱে মোৰ ওচৰলৈ আহিব, মানে এই মানুহ আহিব, মনোনীত মানুহ, নিৰূপিত মানুহ। আৰু মোৰ ওচৰলৈ অহাজনক মই কোনোমতে বাহিৰ নকৰিম, কিয়নো মই মোৰ নিজৰ বাঞ্ছা পূৰ কৰিবলৈ নহয়, মোক ফটোৱাজনৰহে বাঞ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছোঁ। মোক ফটোৱাজনাৰ বাঞ্ছা এই যে তেওঁ মোক যি সকলো দিলে তাৰ একোকেই নেহেৰুৱাই শেষৰ দিনা যেন তাক তোলো, স্বৰ্গলৈ লৈ যাওঁ। কিয়নো মোৰ পিতৃৰ বাঞ্ছা এই, মোৰ পিতৃৰ ইচ্ছা এই যে যিকোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে তেওঁ যেন অনন্ত জীৱন পায় আৰু শেষৰ দিনা মই তেওঁক তুলিম। নিজৰ বিষয়ে কৈ আছে যে এই মানে মানাৰ নিচিনা ৰুটি যি আছিল বা যোৱাকালি যি অলৌকিক ৰুটি মই বনাই দিছোঁ আৰু মানে ভৰাই দিছোঁ তোমালোকৰ বাবে, এইটো খুজিব নালাগে। মই জীৱনময় ৰুটি, মই ঐশ্বৰিক আহাৰ, মই জীৱন দিয়তা আহাৰ, আৰু মই নামি আহিলোঁ মানুহক জীৱন, অনন্ত জীৱন দিবলৈ। যিজনে মোক বিশ্বাস কৰে সিহঁতৰ কেতিয়াও ভোক নালাগিব, পিয়াহ নালাগিব, শেষত সিহঁতে অনন্ত জীৱন পায় আৰু শেষত মই সিহঁতক মানে স্বৰ্গলৈ তুলিম, লৈ যাম। আচ্ছা, তাৰপিছত স্বৰ্গৰ পৰা নম আহাৰ ময়ে, তেওঁ এই কথা কোৱাৰ কাৰণে জিহুদীবিলাকে তেওঁৰ বিষয়ে বুল মাত কৰি ক'লে, যোচেফৰ পুতেক যীচু, যাৰ মাক বাপেকক আমি জানো, আমি চিনি পাওঁ, এওঁ সেইজন নহয়নে? তেন্তে স্বৰ্গৰ পৰা নামি আহিছোঁ এই কথা এতিয়াও কেনেকৈ কয়? মানুহে বিশ্বাস কৰা নাই। যীচু, আপোনাৰ দেউতা মাকক আমি চিনি পাওঁ, আপোনাৰ জন্মস্থান আমি জানো, আপুনি কেনেকৈ কৈছে যে আপুনি স্বৰ্গৰ পৰা আহিছে? স্বৰ্গৰ পৰা মানে জীৱন দিয়তা আহাৰ নিচিনা। যীচুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, ইজনে সিজনে ভুল মাত নকৰিবা, মোক পটোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে, আৰু শেষৰ দিনা মই তেওঁক তুলিম। তেওঁবিলাক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা পোৱা হ'ব বুলি বাবুবাদীসকলৰ পুস্তকত লিখা আছে, পিতৃৰ পৰা শুনি শিক্ষা পোৱা প্ৰতিজন মোৰ ওচৰলৈ আহে। বহুত আগতে এই কথা, এই বাক্য লিখা আছিল। কোনোৱে যে পিতৃক দেখিলে এনে নহয়, কেৱল যিজন ঈশ্বৰৰ পৰা হয় তেওঁহে পিতৃক দেখিলে। মই তোমালোকক অতিস্বৰূপকৈ কওঁ, যিজনে বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে। জীৱন দিয়তা আহাৰ ময়ে, তোমালোকৰ পিতৃসকলে অৰণ্যত মানা খায়ো মৰিল। মানুহে খাই নমৰিবলৈ স্বৰ্গৰ পৰা নমা আহাৰ এই, স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়ে। যদি কোনোৱে এই আহাৰ খায় তেন্তে তেওঁ সদায় জীৱ, আৰু যি আহাৰ জগতৰ জীৱনৰ নিমিত্তে মই দিম সেই মোৰ মাংস বা মোৰ শৰীৰ। আচ্ছা, ইয়াতে আমি অলপ সময় দিওঁ, অলপ চিন্তা কৰোঁ। যীশুখ্ৰীষ্ট কি কৈছে, মূল বিষয় কি? বহুত কৈছে, সিহঁতে অলপ মানে তৰ্ক বিতৰ্ক কৰি আছে। কাৰণ প্ৰব্লেমটো হ'ল যে যিহুদীবিলাকে এই অলৌকিক কাম, আচৰিত কাম দেখিলেও বিশ্বাস নকৰে। দেখিছে আৰু গ্ৰহণ কৰিছে, এই মানে পিঠা বা এই ৰুটি খাইছে, আহাৰ খাইছে যীশুৰ পৰা, কিন্তু গভীৰভাৱে বুজি পোৱা নাই এইটোৰ অৰ্থ কি। সদায় যেতিয়া যীশুৱে মানে অলৌকিক কাম কৰে, এজন বেমাৰী মানুহক সুস্থ কৰে বা এজন মৰা মানুহক মানে উঠাই দিয়ে, জীয়াই দিয়ে, বা অন্ধ মানুহ দৃষ্টি দিয়ে, আকৌ দৃষ্টি দিয়ে, বা ভোক লাগি থকা মানুহে খুৱাই দিয়ে, এবিধ মানে সাধাৰণ সহায় বা সাধাৰণ বিষয় আছে, আৰু এবিধ মানে খুব গভীৰ, খুব ডাঙৰ বিষয় আছে, আত্মিক বিষয়। নিশ্চয় মানুহৰ ভোক লাগিছে, সেইকাৰণে যীশুৱে অলপ মানে সহায় কৰিছে খাবলৈ, ৰুটি পাবলৈ, পিঠা পাবলৈ। কিন্তু এইটো ইমান গুৰুত্বপূৰ্ণ নহয়। আৰু সিহঁতে বহুত মানে আগ্ৰহী হৈ গ'ল, বহুত উত্তেজিত হৈ গ'ল। আচৰিত মানুহ, আমাক মানে 5টা ৰুটিৰ পৰা 5টা পিঠাৰ পৰা আমাক বহুত আহাৰ দিব পাৰে, সেইকাৰণে আগ্ৰহী। কিন্তু সঁচাকৈ যীশুৰ ওপৰত বিশ্বাস নকৰে আৰু নুবুজে যে এইটো এবিধ চিন, এইটো এবিধ ছবি যে যীশুৰ মানে গভীৰ পৰিচয় বুজাই দিয়ে। সিহঁতে বিশ্বাস কৰা নাই, বুজি পোৱা নাই। সেইকাৰণে যীশু বাৰে বাৰে এই পিছৰ দিনা, দ্বিতীয় দিনা সিহঁতক ক'লে যে জীৱনময় আহাৰ মই, মোৰ হাতৰ পৰা যি যি আহাৰ, যি যি ৰুটি মই দিলোঁ, এইটো আচৰিত, এইটো অলৌকিক, এইটো মোৰ মানে শক্তি প্ৰকাশ কৰে, জনাই দিয়ে যে সঁচাকৈ মই ঈশ্বৰৰ পৰা। কিন্তু এইটো ইমান গুৰুত্বপূৰ্ণ নহয়। এই সাধাৰণ ৰুটি বা এই ক্ষয়নীয় নষ্ট যোৱা ৰুটিৰ কাৰণে আগ্ৰহী হ'ব নালাগে, শ্ৰম নকৰিবা, কাম নকৰিবা। মই ক'ম যীশু মানে সি আচলতে সি বিচাৰিলে যাতে মানুহে অনন্ত জীৱন পায়। ৰুটি খালে আমি অলপ জীৱন পাওঁ, অলপ ভক্তি পাওঁ, কিন্তু ঈশ্বৰৰ পৰা যদি আমি ক্ষমা পাওঁ, যদি আমি উদ্ধাৰ পাওঁ, সেইটো সদায়ৰ বাবে থাকিব এই জগতত আৰু স্বৰ্গত। ঠিক সেই কালৰ নিচিনা আজিকালি একে অৱস্থা। বহুত মানুহে সাধাৰণ ৰুটিৰ কাৰণে আগ্ৰহী, সাধাৰণ বস্তু পাবলৈ চেষ্টা কৰি আছে, হয়নে? যেনে কি? যেনে ভাত, খোৱা বস্তু। কিন্তু আপুনি যদি দোকানত যায়, কিছু মানে পইচা খৰচ কৰে, কিছু হেৰি খোৱা বস্তু ঘৰলৈ লৈ আহে, কি হ'ব? আপুনি খাব, আপোনাৰ পৰিয়ালে খাব, কিন্তু শেষত গুচি যাব, নষ্ট, পেটত যায় শেষ। আৰু 4 ঘণ্টাৰ পিছত 5 ঘণ্টাৰ পিছত আকৌ ভোক লাগিছে। এইটো সদায়ৰ বাবে মানে আমাক তৃপ্তি নিদিয়ে, এইটো ক্ষয়নীয়। আনকি যদি আমি কিনি আনো আৰু আমাৰ পাকঘৰত বা আমাৰ কিচেনত ৰেকত থৈ দিওঁ বা ফ্ৰিজত থৈ দিওঁ, ফ্ৰিজত খোৱা বস্তু কিমান দিন যায় বা ৰেকত খোৱা বস্তু কিমান দিন যায়? এইটো বেছি দিন নাযায়, 1 সপ্তাহৰ পিছত। বা যদি মানে আমি ৰান্ধিছিলোঁ, খোৱা বস্তু এদিন যাব, তাৰপিছত বেয়া হৈ যাব, দুৰ্গন্ধ হ'ব, হয়নে? সেইকাৰণে ইমান আগ্ৰহী হ'ব নালাগে। বহুত মানুহে খুব চিন্তা কৰে, আজি মই কি খাওঁ, আজি মই কি কৰোঁ। কিন্তু আনকি মানে যাৰ মানে যিজনে বেছি ডাঙৰ হয়, যিজনে বেছি শকত আৰু স্বাস্থ্যৱান হয়, সদায় ভাল ভাল বস্তু খায়, এদিন সিহঁতেও মৰিব। আহাৰৰ পৰা, খাদ্যৰ পৰা অনন্ত জীৱন নাহে। যাৰ অভাৱ আছে, মানে যিজনে দুখীয়া অৱস্থাত ইমান খাব নোৱাৰে, আৰু যাৰ বেছি খোৱা বস্তু আছে ঘৰত, মানে বহুত ডাঙৰ মানুহ, উভয় মৰিব, দুজন মৰিব। কিছু মানুহে ঠিক তেনেদৰে পইচাৰ ওপৰত বিশ্বাস কৰে, জানে যে পইচা থাকিলে, মানি বেগত যদি বহুত পইচা, তেনেহ'লে যিকোনো বস্তু মই কিনিব পাৰোঁ, খোৱা বস্তু হওক বা কাপোৰ কিনি হওক, যি মই বিচাৰোঁ মই বজাৰত যাওঁ, মোৰ নিজৰ বাবে, মোৰ পৰিয়ালৰ বাবে বা মোৰ নিজৰ ইচ্ছাৰ কাৰণে মই কিনি আনো। আৰু বহুত মানুহে পইচা পাবলৈ আগ্ৰহী, পইচা পাবলৈ শ্ৰম কৰে, পইচা পাবলৈ চেষ্টা কৰে, হয়নে? বহুত চিন্তা কৰে পইচাৰ ওপৰত, কিন্তু প্ৰাণৰ ওপৰত চিন্তা নকৰে। যেনে মানুহৰ বেতন, মানুহৰ দৰমহা খুব চিন্তা কৰে, মই কেনেকৈ ডাঙৰ এটা দৰমহা পাম, মই কি চাকৰি পাম। সৰু ল'ৰা ছোৱালী মানে সৰুকালত দেউতা মাকৰ পৰা ইমান মানে হেঁচা পায়, ইমান চাপ পায়, মানে শিক্ষিত হ'বলৈ, ডাঙৰ হ'বলৈ, যাতে এদিন সিহঁতে ভাল এটা চাকৰি পাব, সিহঁতৰ মানে জীৱন ধনী হৈ যাব। কিন্তু পইচাৰ বিষয় এইটো ক্ষয়নীয়, এইটো নষ্ট হৈ যাব, হয়নে? পইচা আমাৰ পৰা চুৰ কৰা হ'ব পাৰে, পইচা মানে হেৰুৱা হ'ব পাৰে, মোৰ নিজৰ পইচা মই ক'ত থ'লোঁ আৰু হেৰাইছোঁ। পইচা মানুহে খুব মানে ফূৰ্তি কৰোঁতে জাষ্ট এনে খৰচ কৰে, গচি যায়। পইচা সদায়ৰ বাবে নাথাকে, আনকি বেংকত যি আমি থৈ দিওঁ, বেংকৰ মাজে মাজে ফেইল হয়। বেংক যদি ফেইল হয় আমাৰ পইচা শেষ। পইচাৰ ওপৰত বিশ্বাস নকৰিব। আনকি যদি মানুহে বহুত পইচাৰ মালিক হয়, বহুত ধন সম্পত্তিৰ মালিক হয়, সিহঁতে এদিন মৰিব। অনন্ত জীৱন পইচাৰ পৰা নাহে। দুখীয়া মানুহ আৰু ধনী মানুহ উভয় মৰিব। এইটো ক্ষয়নীয়, এইটো মানে নষ্ট যাব এদিন। বহুত মানুহে আন এটা জাগতিক, আন এটা সাধাৰণ মানে আৰ্থিক বিষয়ৰ ওপৰত বিশ্বাস কৰে, চিন্তা কৰে। পৰিয়াল, বন্ধু বান্ধৱ, সিহঁতৰ ওপৰত খুব আগ্ৰহী হয়, সিহঁতৰ কাৰণে খুব চেষ্টা কৰে, মানে ধুনীয়াকৈ ৰাখিবলৈ, ধুনীয়াকৈ পাবলৈ। পৰিয়াল যেতিয়া ডাঙৰ হৈ যায়, মানুহৰ অলপ সুখ আছে, বহুত ল'ৰা ছোৱালী আছে, স্বামী পত্নী আছে, নিজৰ আত্মীয় স্বজন বহুত মানে আমাক বহুত ভাল পায়, আমাক বহুত সহায় কৰে, আমাৰ চিন্তা নাই, মোৰ পৰিয়াল বহুত ডাঙৰ হয়। কিন্তু পৰিয়ালৰ বিষয়ে এইটো জগতৰ পৰা যীশুখ্ৰীষ্ট মানে বাইবেলত লিখা আছে, এই জগতক প্ৰেম নকৰিব। আপোনাৰ পৰিয়াল জগতৰ পৰা, স্বৰ্গৰ পৰা নহয়। স্বৰ্গত আপোনাৰ মন থাকিব লাগিব। এই জগতৰ ওপৰত, এই জগতৰ বিষয়ৰ ওপৰত থাকিব নালাগে, আনকি আত্মীয় স্বজন, আনকি পৰিয়াল। কাৰণটো কি? কাৰণ স্বামী পত্নীৰ এই সম্পৰ্ক বেয়া হ'ব পাৰে, এদিন ইজনে সিজনক ভাল পায়, ভৱিষ্যত ইজনে সিজনক ঘিণ কৰে, কাজিয়া কৰে, তালাক দিয়ে। এইটো ক্ষয়নীয়, এইটো বহুত সমস্যা হ'ব পাৰে, নষ্ট যাব পাৰে। বা আমাৰ প্ৰিয় মানে ঘনিষ্ঠ বন্ধু এদিন আমাক ভাল পায়, এক বছৰ পিছত আমাৰ ভিতৰত আমাৰ মানে লগত যুদ্ধ কৰি আছে, শত্ৰু হিচাপে হৈ যায়, ঝগড়া কৰে, আমাক কষ্ট কৰে। বা যেতিয়া বেমাৰ আহে, যেতিয়া দুৰ্ঘটনা ঘটে, কি হ'ব? আমাৰ পৰিয়ালৰ সদস্য আমাৰ পৰা নিয় হ'ব, আনকি আমাৰ পৰিয়াল থাকিব নোৱাৰে। আমাৰ দেউতা মাকে মৰিব, আমাৰ সন্তানবিলাক মৰিব, আমাৰ নিজৰ পত্নী স্বামীক মৰিব। খুব সাৱধান, এইটো সাধাৰণ বিষয় আৰু বহুত মানুহে চিন্তা কৰে পৰিয়ালৰ ওপৰত, কিন্তু এইটো ক্ষয়নীয়, এইটো অস্থায়। বা আমি প্ৰায় পাৰ্কত যাওঁ, শুক্ৰবাৰত শ্ৰদ্ধাঞ্জলি পাৰ্ক যি আছে তালৈ আমি যাওঁ, আৰু সদায় চাই আছোঁ যে মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড প্ৰেমী প্ৰেমিকা তাতে যায়, বহে, ফূৰ্তি কৰে, আনন্দ কৰে। সিহঁতে ভাবে কি? সিহঁতে ভাবে যে ইজনে সিজনৰ ভিতৰত মানে অনন্ত প্ৰেমৰ নিচিনা অনন্ত প্ৰেম থাকে। এইটো সঁচা নহয়। এই সম্পৰ্ক এক সপ্তাহৰ বাবে, এক মাহৰ বাবে, এক বছৰৰ বাবে, এইটোও শেষ হৈ যাব। আনকি যেতিয়া মানুহে বিয়া কৰে, বহুবাৰ আমাৰ বহুত ডাঙৰ ভুল হ'ব। যদি মানুহৰ ওপৰত আমি বিশ্বাস কৰোঁ, যদি মানুহৰ ওপৰত আমি মানে আগ্ৰহী হৈ থাকোঁ, আমাৰ জীৱন তাতে নহয়। জীৱন মানুহৰ পৰা নাহে, জীৱন জগতৰ পৰা নাহে। অকল এটা জাগা য'ত জীৱন আছে, স্বৰ্গত, কাৰণ তাতে ঈশ্বৰ থাকে। ঈশ্বৰ আমাৰ জীৱন দেউতা, ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা। অলপ ধৰক জীৱন, আপোনাৰ জন্ম কিয় হৈছে? আপুনি যদি কয় দেউতা মাকৰ কাৰণে, এইটো ভুল। দেউতা মাকৰ জন্ম কিয় হৈছে? যদি আমি অলপ মানে চাওঁ, এই জগত কৰ পৰা আহিছে, আমাৰ জীৱন, আমাৰ প্ৰাণ কৰ পৰা আহিছে, মানে একদম আদিকালত, একদম প্ৰথম অৱস্থা, প্ৰথম দিন যেতিয়া আদম আৰু হাৱা জীৱন পাইছে, এই দুজন কৰ পৰা পাইছে, কৰ পৰা আহিছে? ঈশ্বৰৰ পৰা। জীৱন অকল ঈশ্বৰৰ পৰা আহে। আৰু যীশুখ্ৰীষ্ট যেতিয়া 5,000 মানুহক খুৱাই দিছিল, এই মানে অলৌকিক কাম, ৰুটি দিলে, পিঠা দিলে, এইটো বুজাইছে, যীশু সিহঁতক বুজাই আছে যে মই জীৱন দিব পাৰোঁ। অকল এই সাধাৰণ ৰুটি এইটো খাবলৈ যথেষ্ট নহয়, একদিনৰ বাবে যাব, কিন্তু তাৰপিছত মানুহে আকৌ ভোক লাগিব। কিন্তু তেওঁ ক'লে, মোৰ ওপৰত যিজনে বিশ্বাস কৰে কেতিয়াও ভোক নালাগিব, কেতিয়াও পিয়াহ নালাগিব। ক্ষয়নীয় বিষয়, ক্ষয়নীয় আহাৰ, সাধাৰণ খোৱা বস্তু, সাধাৰণ পইচা, সাধাৰণ পৰিয়াল, সাধাৰণ বন্ধু বান্ধৱী কেতিয়াও আমাক নবচায় আৰু সঁচাকৈ আমাক সহায় নকৰিব। অলপ অলপ সহায় দিয়ে, তাৰপিছত নষ্ট, তাৰপিছত শেষ, তাৰপিছত নিয় হ'ব। মই এটা উদাহৰণ দিওঁ। মই আগতে আমেৰিকাত আছিলোঁ। আচ্ছা, মই বেলেগ বেলেগ চাকৰি কৰিলোঁ। মোৰ ডাঙৰ চাকৰিটো মানে বাদ দিয়াৰ পিছত এটা সৰু চাকৰি পালোঁ। মই গম পাইছোঁ যে মই ইমান দিনৰ কাৰণে আমেৰিকাত নাথাকিম, বাহিৰত যাওঁ, সেইকাৰণে ডাঙৰ চাকৰিটো বাদ দিছোঁ। সৰু চাকৰি পাব লাগে, সৰু এটা মই পালোঁ। ক'ত? আমি ইংলিছ ভাষা অল্ড পাৰ্চনছ হোম বুলি কওঁ। অল্ড পাৰ্চনছ হোম মানে য'ত বুঢ়া বুঢ়ী থাকে, যাৰ অভাৱ আছে বা যাৰ পৰিয়াল নাই বা যাৰ পৰিয়ালে যথেষ্টভাৱে শুশ্ৰূষা কৰিব নোৱাৰে। মানে যদি বেছি বেমাৰ হয়, যদি বেছি দুৰ্বল হয়, সিহঁতৰ আইতাসকলক মানে তাতে ভৰ্তি কৰি দিব, এডমিশ্যন কৰি দিব আৰু সিহঁতে থাকিব। চব নাৰ্ছ যি আছে শুশ্ৰূষা কৰিব। চ' মই ঠিক নাৰ্ছ নাছিলোঁ, কিন্তু এনেদৰে কাম, অলপ চলপ ঔষধ দিছোঁ, অলপ চলপ মানে খোৱা বস্তু বনালোঁ সিহঁতৰ কাৰণে, আৰু বহুত দেখিছিলোঁ। কিন্তু শেষত মই গম পাইছোঁ কি, বহুতে ক'লে, বহুতজন বুঢ়া বুঢ়ী মানুহ, ইমান বয়স হৈছে, ইমান দিন এই জগতত নাথাকিব, সিহঁতে ক'লে যে মোৰ বহুত দুখ লাগিছে, মোৰ চব বন্ধু মৰি গ'ল আগতে আৰু অকল মই জীয়াই আছোঁ। সৰুকালত বা আগতে যি মোৰ মানে চিনাকি মানুহ আছিল চব দুখাইছে আৰু অকল মই বাচি আছোঁ। বহুত দুখ লাগিছে, এতিয়া বন্ধু নাই, এতিয়া চব মানে লাহে লাহেকৈ গুচি গ'ল। এই কামৰ পৰা মই বহুত মানে শিক্ষা অৰ্জন কৰিছিলোঁ যে সাৱধান, এই যিহুদীবিলাকৰ নিচিনা হ'ব নালাগে। ৰুটি পাবলৈ আগ্ৰহী, পইচা পাবলৈ আগ্ৰহী, যীশুখ্ৰীষ্টৰ সাধাৰণ সহায় পাবলৈ আগ্ৰহী। কিন্তু আন এটা সতৰ্ক আছে, আন এটা টান বিষয় আছে। আকৌ চাওঁ 49, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, যিজনে বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে। অ' চৰি, 49, তোমালোকৰ পিতৃসকলে অৰণ্যত মেনা খায়ো মৰিল। যীশু আনকি ধৰ্মীয়, আনকি মানে ধৰ্মকৰ্মৰ ওপৰত সাৱধান দি আছে। সিহঁতে অলপ গৰ্ব কৰিছে যে আগতে আমাৰ মানে সাধুমতে আমাৰ পূৰ্বপুৰুষ আকাশৰ পৰা মান্না খাইছিলে আৰু 40 বছৰলৈকে সিহঁতে জীয়াই থাকিল এই অৱস্থাত অৰণ্যত। কিন্তু সাৱধান, আনকি যি অলৌকিক ৰুটি থাকিব পাৰে, যেনে মান্না বা যীশুখ্ৰীষ্টৰ ৰুটি বা মানে পিঠা যি তেওঁ দিছে, এইটো আমাক অনন্ত জীৱনী দিয়ে। কিছুমান মানুহে ধৰ্মীয় বিষয় খুব বিশ্বাস কৰে আৰু খুব গৰ্ব কৰে। বাইবলত বহুত মানে ৰুটিৰ কাহিনী আছে। মান্না এবিধ মানে আচৰিত অলৌকিক ৰুটি আছিল পুৰণি নিয়মত। কিন্তু তাতেও লিখা আছে যে এই মানুহ সেই মানুহৰ দল শেষত মৰি গ'ল। চ' অলৌকিক হ'লেও এইটো অনন্ত জীৱন দিব নোৱাৰে। 40 বছৰ পিছত সিহঁতে সকলোৱে মৰিল, খায়ো মৰিল। বা এজন মানুহ পুৰণি নিয়মত তেওঁৰ নাম এলিছা। এলিছা এবাৰ যীশুখ্ৰীষ্টৰ ঠিক নিচিনা 100জন মানুহক সৰু সৰু ফিটাৰ পৰা খুৱাই দিছিল অলৌকিকভাৱে, ঠিক যীশুখ্ৰীষ্টৰ নিচিনা। কিন্তু এইটো সিহঁতক মানে অনন্ত জীৱন দিয়া নাই। এজন বেলেগ এজন ভাৱবাদী, তেওঁৰ নাম এলিজা। এলিজা এবাৰ লগুণ থাকোঁতে অৰণ্যত খোৱা বস্তু নাই, ৰুটি নাই, একো নাই, এনে মানে অকলে থাকিছে, প্ৰাৰ্থনা কৰিছে, ঈশ্বৰে তেওঁক সহায় কৰিছে। প্ৰতিদিন চৰাইবোৰ কিছু হেৰি কাউৰী চৰাই কিছু ৰুটি আৰু ফিটা বস্তু তেওঁক মানে লৈ গ'ল আৰু তেওঁক দিলে খাবলৈ। কিন্তু চৰাইৰ পৰা যদি আমাৰ আহাৰ আহে, এইটো বিশেষ হয়, এইটো আচৰিত হয়, কিন্তু এইটো আমাক অনন্ত জীৱন নিদিয়ে। আনকি পুৰণি নিয়মত ধৰ্মধামৰ ভিতৰত এটা বিশেষ ঘৰ আছিল, এটা বিশেষ কোঠালী। কোঠালীৰ ভিতৰত এটা সৰু টেবুল, টেবুলৰ ওপৰত ইংলিছত আমি শ্ব' ব্ৰেড বুলি কওঁ, মানে ঈশ্বৰৰ আৰাধনা পিঠা। এইটো সিহঁতে খাইছিলে, কিন্তু অকল পুৰোহিত, বেলেগ মানুহে বেলেগ জাতি খাব নোৱাৰিলে। অকল পুৰোহিতৰ বাবে এইটো সুচী হ'ব, কাৰণ এইটো বেছি পবিত্ৰ হয়। পবিত্ৰ কোঠালীত থাকে আৰু অকল পবিত্ৰ পুৰোহিত বামুণসকল খাব পাৰিছিলে। সিহঁতে খাই মৰে। আমি যদি বিশেষ ধৰ্ম কৰ্ম কৰোঁ, এইটো আমাক অনন্ত জীৱন নিদিয়ে। মই শুনিছোঁ এটা কাহিনী যে ৰাজস্থানত এজন ব্যক্তি আছে যাৰ নাম প্ৰহ্লাদ জানী। সেই মানুহক আগতে মই চিনি পোৱা নাই, কিন্তু তেওঁৰ কাহিনী মই শুনিছোঁ, আমেৰিকাত শুনিছোঁ, যে এজন হিন্দু মানে পুৰোহিত, সি এটা দেৱী সদায় আৰাধনা কৰে, সেৱা কৰে, আৰু তেওঁ কৈছে, তেওঁৰ কথা মতে তেওঁ কৈছে যে 70 বছৰলৈকে তেওঁ একো কোৱা নাই, লগুণ আছিল, কেনেকৈ জীয়াই থাকিল। তেওঁ কৈছে যে মোৰ দেৱী মোৰ মানে ডিঙিৰ পিছফালে কিছু সদায় প্ৰতিদিন কিছু পানীয় বস্তু মানে ৰসৰ নিচিনা বস্তু দিয়ে আৰু মই জীয়াই থাকোঁ। মই পানী খাব নালাগে, মই আহাৰ খাব নালাগে, আচৰিত। কিন্তু এই মানুহৰ ছবি মই দেখিছিলোঁ, বহুত ক্ষীণ। যদি দেৱী দিয়ে তেওঁৰ অৱস্থা ইমান ভাল নহয়, বহুত ক্ষীণ মানুহ। আৰু শেষত কি হ'ব মই জানো, শেষত তেওঁ মৰিব। আনকি অলৌকিক বিষয়, অলৌকিক খাদ্য, ধৰ্মীয় খাদ্য, ভাৰতত ইমান খোৱা বস্তুৰ নিয়ম আছেনে? কিছুমান মানুহে এইটো খাব নাপায়, কিছুমান মানুহে এইটো খাব নাপায়, বেলেগ বেলেগ নিয়ম আছে। বেলেগ বেলেগ মানুহৰ পবিত্ৰ খোৱা বস্তু আছে যি বিশেষ উৎসৱত মানুহে খায়, বেলেগ দিনত নাখায়। কিন্তু মই কওঁ যে আনকি ধৰ্ম কৰ্ম কৰিলে আপুনি অনন্ত জীৱন নাপায়। অকল ঈশ্বৰৰ পৰা এইটো আহিব আৰু অকল যীশুখ্ৰীষ্টৰ পৰা এইটো আহিব। 48 পদত যীশুৱে ক'লে, জীৱন দিওঁতা আহাৰ মই। কিছু আহাৰ আছে, এটা সাজ আছে, আপুনি যদি খায় কেতিয়াও নমৰিব। ক'ত পাম? যীশুখ্ৰীষ্টৰ পৰা। যীশু নিজেই আমাৰ আহাৰ হয়, যীশু নিজেই আমাৰ ৰুটি হয়। সেইকাৰণে তেওঁৰ ওপৰত আমি বিশ্বাস কৰোঁ। তেওঁ ঈশ্বৰৰ পুত্ৰ হোৱাৰ বাবে তেওঁ জীৱন দিব পাৰে। অকল ঈশ্বৰৰ পৰা জীৱন আহে। যেতিয়া যীশু ক'লে যে মই জীৱন, মই আহাৰ, মই জীৱন দিওঁতা আহাৰ, এইটো বুজাইছে যে মই ঈশ্বৰ হওঁ। মানুহে ক'ব নোৱাৰে যে মোৰ ওপৰত বিশ্বাস কৰে আৰু আপুনি কেতিয়াও নমৰিব। মানুহে ক'ব নোৱাৰে, অকল ঈশ্বৰে ক'ব পাৰে। যীশুখ্ৰীষ্টৰ পৰিচয় এই, মানুহ হৈ গ'ল, কিন্তু বহুত আগতে সদায়ৰ বাবে তেওঁ ঈশ্বৰ আছিলে আৰু ঈশ্বৰ হৈ থাকিব। তেওঁ আমাৰ উদ্ধাৰকৰ্তা। তেওঁ মানাৰ নিচিনা সৰু মানে টুকুৰ টুকুৰ ৰুটি যি মানে ভৰাইছিলে আগতে, তেওঁ ঠিক তেনেদৰে স্বৰ্গৰ পৰা নামি আহিল আমাক জীৱন দিবলৈ। সেইকাৰণে যিহুদী মানুহৰ বহুত মানে ভুল হৈছে, যেতিয়া এই মানাৰ ওপৰত খুব গৰ্ব কৰিছিলে, খুব বিশ্বাস কৰিছিলে, এইটো একো নাই, অলৌকিক হ'লেও এইটো আমাক অনন্ত জীৱন নিদিয়ে। তো মই শেষ হৈছোঁ, এতিয়া মোৰ উপদেশ এই, আপুনি যদি যীশুখ্ৰীষ্টৰ এজন নহয়, আপুনি যদি এজন খ্ৰীষ্টান সঁচা খ্ৰীষ্টান নহয়, মোৰ উপদেশ এই, যীশুৰ ওপৰত বিশ্বাস কৰা। তেওঁ ক'লে কি, কোনেও মোক বিশ্বাস কৰিলে সদায়ৰ বাবে জীৱ। এটা উপায় আছে, এটা নিমন্ত্ৰণ আছে, ঠিক এই কাহিনীৰ নিচিনা যীশুখ্ৰীষ্ট কি কৰিলে। আচলতে এই এই কাহিনী, এই মানে অলৌকিক কাম যেতিয়া কৰিলে, এইটো সব চাৰিটা শুভবাৰ্তাৰ ভিতৰত লিখা আছে, মতি, মাৰ্ক, লুক আৰু জোহন, চাৰিজন মানে লিখি থৈ দিলে বাইবেলত এই কাহিনীটো। যদি সব কাহিনী আমি এই চাৰিটা কাহিনী আমি পঢ়োঁ, সব বিস্তাৰিত চাওঁ, আমি কি দেখিছোঁ, যীশুখ্ৰীষ্ট তেওঁ 5,000 মানুহক খুৱাই দিলে। আৰু ঠিক এই এই সময়ৰ নিচিনা, যদি যদি তুমি যদি আপুনি সেই দিনত আছিলে, বহিছিলে ঘাঁহৰ ওপৰত, আৰু একে কৈ মানুহে মানে ৰুটি দি আছে, মানুহে ৰুটি পায়, আপোনাৰ পাল আহিছে ল'বলৈ, আপোনাৰ হাতত এজন মানুহে পিঠা বা ৰুটি দিয়ে, আপুনি চাই আছে চাৰিওফালে সব মানুহে খাই আছে কিন্তু আপুনি নাখায়, শেষত কি হ'ল? এইটো লিখা আছে যে যেতিয়া সব ভোজন শেষ হৈ যোৱাৰ পিছত কি হ'ল, এই 12 শিষ্য আকৌ আহি পাচি লৈ আৰু বাকীখিনি লৈ গ'ল, মানে নিজেই খাব বা নিজৰ ব্যৱহাৰ হ'ব, বাকীখিনি যি আছিল মানুহৰ পৰা নিয়া হৈছিল। ঠিক তেনেদৰে এই জগতত বহুত মানুহে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা শুনে কিন্তু নাখায়, গ্ৰহণ নকৰে, বিশ্বাস নকৰে। ঠিক তেনেদৰে আপোনাৰ হাতত এই ৰুটি, এই আহাৰ, এই জীৱনময় আহাৰ দিয়া হৈছে কিন্তু আপুনি যদি নাখায় এইটো নিয়া হ'ব। সাৱধান, যেতিয়া আপুনি শুনে যীশুৰ কথা বিশ্বাস কৰিব লাগিব, ভৱিষ্যতৰ কাৰণে এই কাম কৰিব নিদিয়ে। আজি আপোনাৰ দায়িত্ব আছে বিশ্বাস কৰিবলৈ, কালি নাহিব চাগে। কিছুমান মানুহে ভাবে যে কালি মই আকৌ সাৰ পাম, মই আকৌ মানে শুৱাৰ পৰা উঠো আৰু নুঠে, মৰি যায়। সাৱধান, বিশ্বাস কৰক যীশুৰ ওপৰত। যীশুখ্ৰীষ্ট সব মানুহৰ কাৰণে খৰচ কৰিলে, কেনেকৈ? তেওঁৰ শেষৰ কথা আমি যি পঢ়িছিলোঁ, এই 51 শেষত তেওঁ কৈছে, আৰু যি আহাৰ জগতৰ জীৱনৰ নিমিত্তে মই দিম, সেই মোৰ মাংস, মোৰ মাংস, যীশুখ্ৰীষ্টৰ মাংস, যীশুখ্ৰীষ্টৰ শৰীৰ, সঁচা এইটো আমাৰ আহাৰ, এইটো আমাৰ উপায়। যীশুখ্ৰীষ্টই নিজকে দান কৰিছিলে, নিজকে বলিদান কৰিছিলে ক্ৰুচৰ ওপৰত, নিজৰ প্ৰাণ ত্যাগ কৰিলে, নিজৰ তেজ দিলে আমাক বচাবলৈ, আমাৰ পাপ লৈছে, আমাৰ শাস্তি লৈছে, ঈশ্বৰৰ খং লৈছে, নৰকৰ অভিশাপ লৈছে, যাতে আমি নষ্ট হৈ নাযাওঁ। তেওঁ ভোগ পাইছিল ক্ৰুচত আমাৰ পাপবোৰৰ কাৰণে, তেওঁৰ নিজৰ শৰীৰ, তেওঁৰ নিজৰ তেজ দিলে যাতে আমি দিব নালাগে, যাতে আমি জীয়াই থাকিম, যাতে ঈশ্বৰৰ শাস্তি আমাৰ ওপৰত নপৰে। বিশ্বাস কৰক, যথেষ্ট শক্তি আছে, যথেষ্ট এটা ডাঙৰ, যথেষ্ট বলিদান আছে এই গোটেই জগতৰ বাবে। মানে সেইদিন 5,000 মানুহ আছিল, কিন্তু খোৱা বস্তু দিয়াৰ পিছত 12টা পাচি মানে ভৰ্তি হৈ গ'ল, বাকীখিনি চপাই ল'লে। এইটো বুজাইছে কি, যে যীশুখ্ৰীষ্টৰ অভাৱ নাই। আপুনি যদি ভাবে যে আপোনাৰ পাপ মানে ইমান ডাঙৰ ঈশ্বৰে চাফ কৰিব নোৱাৰে, এইটো ভুল হয়। আপুনি যদি ভাবে যে ঈশ্বৰে বেলেগ মানুহক ভাল পায় আৰু প্ৰেম কৰে কিন্তু মোক সহায় নকৰিব, এইটো ভুল। বাইবলত লিখা আছে যে সব মানুহৰ কাৰণে এই বলিদান হ'ব পাৰে যদি আপুনি খাব, যদি আপুনি গ্ৰহণ কৰিব, নিজৰ বাবে ব্যক্তিগতৰ বাবে গ্ৰহণ কৰিব লাগিব। ক'ব লাগিব যে যীশু আপোনাৰ ওপৰত, তোমাৰ ওপৰত মই বিশ্বাস কৰোঁ, মোৰ সকলো মানে তুমি মোৰ সকলো, আৰু জীয়াই থাকিবলৈ তুমি মোৰ একমাত্ৰ উপায়, মোৰ হাত তোমাৰ হাতত মোৰ প্ৰাণ মই শুদাই দি আছোঁ। ব্যক্তিগতভাৱে যীশুৰ ওপৰত বিশ্বাস কৰিব লাগে, যথেষ্ট পৰিত্ৰাণ আৰু বলিদান মুক্তি আছে যীশুখ্ৰীষ্টৰ ভিতৰত। আনকি যদি গোটেই জগত যীশুৰ ওপৰত বিশ্বাস কৰিলে গোটেই জগত পৰিত্ৰাণ পায়, ক্ষমা পায়। আন এটা কথা আছে, আপুনি যদি খ্ৰীষ্টান নহয়, মোৰ উপদেশ আন এটা উপদেশ আছে যে সাৱধান, মাজে মাজে মানুহে খুব ভুল কৰে আৰু ভাবে যে ঈশ্বৰৰ কথা গুৰুত্বপূৰ্ণ কিন্তু মানুহৰ কথা, খ্ৰীষ্টান মানুহৰ কথা মই শুনিব নালাগে। মই কোন হওঁ, মই এজন সাধাৰণ মানুহ, এজন সাধাৰণ প্ৰচাৰক, মই মানে ঈশ্বৰ নিচিনা নহওঁ। কিন্তু সাৱধান, সেইদিন কি হ'ল, যীশুখ্ৰীষ্ট নিজে নিজৰ হাতৰ পৰা এই আহাৰ দিয়া নাই, এই ৰুটি মানুহক খুৱাই দিয়া নাই। তেওঁ কি কৰিছিলে, বেলেগ বিস্তাৰিত বেলেগ জেগাত লিখা আছে যে তেওঁৰ 12জনক প্ৰথমতে দিলে আৰু সেই 12জনে গৈ মানুহক বিলাই দিলে। যীশুখ্ৰীষ্টৰ নিজৰ পৰা মানুহে একো পোৱা নাই, বেলেগ মানুহক ফটাই দিছে বিলাই দিবলৈ। ঠিক তেনেদৰে আমাৰ অৱস্থা আজি, মই প্ৰচাৰ কৰি আছোঁ এই ৰুমত, আপোনালোকে আহিছে, মই শিক্ষা দি আছোঁ, মই এজন সাধাৰণ মানুহ, কিন্তু মোৰ কথা শুনিব লাগিব কাৰণ এইটো মোৰ নহয়, এইটো বাইবেলৰ কথা, এইটো যীশুখ্ৰীষ্টৰ কথা। মোৰ ওপৰত বিশ্বাস কৰিব নালাগে কিন্তু মোৰ প্ৰভুৰ ওপৰত বিশ্বাস কৰিব লাগে। যীশুখ্ৰীষ্ট ক'লে, যিজনে আপোনাক নুশুনে মোক নুশুনে, যিজনে মোক নুশুনে মোৰ পিতৃক নুশুনে। এইটো বহুত ডাঙৰ কথা। আনকি প্ৰচাৰক নহ'লেও যদি আপোনাৰ জীৱনত এজন খ্ৰীষ্টান বন্ধু আছে, এই বন্ধু আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰে, এই বন্ধু আপোনাক আপোনাক সদায় মানে কৈ দিয়ে আৰু জনাই দিয়ে বাইবেলত কি কি লিখা আছে, বিশ্বাস কৰিব লাগিব বাইবেলৰ যীশুখ্ৰীষ্টৰ ওপৰত আৰু বাইবেলৰ কথা, সিহঁতক আপুনি অগ্ৰাহ্য কৰিব নোৱাৰে, এইটো পাপ হ'ব। সাধাৰণ হ'লেও, সাধাৰণ মানুহ হ'লেও যদি খ্ৰীষ্টান, সঁচা খ্ৰীষ্টান মানুহ হয়, সিহঁতৰ কথা শুনিব লাগিব। যদি নিজৰ কথা নকয়, বাইবেলৰ কথা কয়, সেইটো গ্ৰহণ আৰু বিশ্বাস কৰিব লাগিব। সাৱধান, মানুহক, খ্ৰীষ্টান মানুহক তুচ্ছ নকৰা। আমিও দুৰ্বল, আমিও মানুহ, কিন্তু আমাৰ প্ৰভু সঁচাকৈ আমাৰ দ্বাৰাই আপোনালোকক কথা পাতি আছে, আপোনালোকৰ লগত কথা পাতি আছে, আপোনালোকক নিমন্ত্ৰণ দি আছে। বিশ্বাস কৰক আৰু ক্ষমা পাব। আৰু খ্ৰীষ্টান মানুহৰ বাবে মোৰ উপদেশ এই, যীশুখ্ৰীষ্টৰ পৰা আমি অনন্ত জীৱন পাইছোঁ, যীশুখ্ৰীষ্টৰ পৰা আমি ক্ষমা, আমাৰ সকলো পাপৰ বাবে ক্ষমা পাইছোঁ, আমাৰ অৱস্থা চাফা, আমি স্বৰ্গলৈ যাওঁ। কিন্তু এই আহাৰ, এই ৰুটি আমি এবাৰ নাখাওঁ, আমি সদায় খাওঁ, প্ৰতিদিন খাওঁ, প্ৰতিদিন বিশ্বাস কৰোঁ, প্ৰতিদিন মনত ৰাখোঁ যীশুখ্ৰীষ্ট কোন হয়, যীশুখ্ৰীষ্ট কি কৰিছিলে আমাৰ কাৰণে। মই কওঁ কাৰণ পুৰণি নিয়মত যীশুখ্ৰীষ্টৰ লগত তুলনা কৰিলে বহুত মিল আছে, এই মান্না ৰুটি আৰু যীশুৰ বিষয়ে বহুত মিল আছে। আৰু সেই কালত মানুহে কি কৰিছিল, এইটো সিহঁতৰ অভ্যাস আছিল, প্ৰতিদিন বাহিৰত গৈ মানে এইটো যোগাৰ কৰিব লাগে, এইটো মানে সংগ্ৰহণ কৰিব লাগে খাবলৈ প্ৰতিদিন। আমাৰ অৱস্থা একে, আমি প্ৰতিদিন যীশুখ্ৰীষ্টৰ ওচৰত যাব লাগে, তেওঁৰ কথা শুনিবলৈ, বাইবল পঢ়িবলৈ, বিশ্বাস কৰিবলৈ, সতেজকৈ সদায়ৰ বাবে প্ৰতিদিন যীশুৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ। এইটো আমাৰ অভ্যাস হ'ব লাগিব, এইটোৰ পৰা আমি শক্তি পাওঁ। প্ৰথমবাৰ যেতিয়া বিশ্বাস কৰিলোঁ আমি ক্ষমা পালোঁ, অনন্ত জীৱন পালোঁ, তথাপি প্ৰতিদিন আমি মানে গৈ থাকোঁ, প্ৰতিদিন যীশুখ্ৰীষ্টৰ কথা শুনোঁ, প্ৰতিদিন বিশ্বাস কৰোঁ, আৰু এই আশীৰ্বাদ আহে, শক্তি আহে। আমেন।